এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে কিংবদন্তী শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ আৰম্ভণি, কৃতজ্ঞ অসমবাসীৰ শ্ৰদ্ধা নিবেদন, বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা জনাই ভাৰতীয় ৰিজাৰ্ভ বেংকে এটা বিশেষ মুদ্ৰা জাৰি কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগৰ উদ্যোগত সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে শীৰ্ষক গীতটিৰ সিংহলী আৰু তামিল সংস্কৰণ মুকলি, আসন্ন বিটিআৰ নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি, ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত আৰু কাইলৈৰ পৰা পুৰুষৰ এছিয়া কাপ 2025 ক্ৰিকেট প্ৰতিযোগিতা। নমস্কাৰ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনত সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে দিশা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। গীতৰ হেজাৰ শ্ৰোতাৰ বাবে আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান গোৱা, প্ৰীতি দিগবলয়ত গতিশীল গীত গাই সমাজত নতুন সাহৰ সঞ্চাৰ কৰা বিশ্ববন্দিত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। গীতেৰে সমাজত মানৱতা আৰু সমন্বয়ৰ বাৰ্তা বিলাই বিশ্বৰ বুকুত উজ্জ্বল নিদৰ্শন ৰাখি যোৱা গণশিল্পীগৰাকীৰ জন্মদিনত আজি কৃতজ্ঞ অসমবাসীয়ে ৰাজ্যৰ অঞ্চলে অঞ্চলে শ্ৰদ্ধা জ্ঞাপন কৰিছে। তদুপৰি দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত শিল্পীগৰাকীৰ সোঁৱৰণত অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি জালুকবাৰীৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত স্মৃতি তৰ্পণ আৰু সাংস্কৃতিক অনুষ্ঠানেৰে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত ডঃ ভূপেন হাজৰিকাৰ গীতসমূহে যথাৰ্থতে সমাজৰ নিপীড়িতসকলৰ আশা আকাংক্ষা আৰু সাধাৰণ মানুহৰ সপোনৰ বাহক আছিল বুলি উল্লেখ কৰে। অবিস্মৰণীয় ব্যক্তিত্বৰ শিল্পীগৰাকী বিশ্বৰ সন্মুখত অসমৰ এখন অভিজাত দুৱাৰ সদৃশ বুলি মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে।
জীৱনৰ জ্যোতি প্ৰভাত তাৰে গান হওক ধন্য হওক সমবেত কণ্ঠ অগণ্য।
ভূপেন্দাৰ কথা মনত পেলাওঁতে আমি কেৱল এজন অবিস্মৰণীয় কণ্ঠৰ গায়ক নতুবা অসাধাৰণ সংগীতকাৰ বা সকলোৰে হৃদয়ত স্পন্দন তুলিব পৰা এজন কবিক স্মৰণ নকৰো। আজি আমি এনে এগৰাকী অসমৰ অমল সন্তানক, অমৃত সন্তানক স্মৰণ কৰো যাৰ সমগ্ৰ জীৱন আছিল সুকোমল সহানুভূতি, প্ৰতিবাদ, গভীৰ অনুৰাগ আৰু জীৱনৰ প্ৰতি আস্থাৰ এক সুমধুৰ ঐক্যতান। ভূপেন্দাৰ সংগীত মনোৰঞ্জনৰ বাবে নাছিল, এই গানবোৰ নিজেই আছিল এটি আন্দোলন। ভূপেন্দাৰ গানসমূহ যথাৰ্থতে আছিল নিপীড়িতসকলৰ আশা আকাংক্ষা, অধিকাৰবিহীনসকলৰ কাকুতি আৰু সাধাৰণ মানুহৰ সপোনৰ বাহক। এনে এগৰাকী মহাপ্ৰাণ অসমীয়াৰ সমাধি ক্ষেত্ৰত এই পুণ্যধামত উপস্থিত হৈ আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি নিজকে কৃতাৰ্থ মানিছো।
এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অহা 13 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যবাসীয়ে পুনৰ সুধাকণ্ঠলৈ শ্ৰদ্ধা নিবেদন কৰিব বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে শ্ৰীমোদীয়ে শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা জনাই ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰস্তুত কৰা এটা বিশেষ মুদ্ৰা জাৰি কৰিব বুলি প্ৰকাশ কৰে। তদুপৰি বৰেণ্য শিল্পীগৰাকীৰ জীৱন সম্বলিত এখন গ্ৰন্থ প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি অৰুণাচল প্ৰদেশ, মেঘালয়, মুম্বাই আৰু নতুন দিল্লীত ৰাজ্য চৰকাৰে অনুষ্ঠানৰ আয়োজন কৰিছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নতুন দিল্লীৰ অসম ভৱনতো আজি সুধাকণ্ঠৰ স্মৃতিত শ্ৰদ্ধা জ্ঞাপন কৰি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এইদৰে কয়।
ভাৰতৰ বিভিন্ন প্ৰান্ত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত হিচৰতি ভূপেন হাজৰিকাদেৱৰ অনুৰাগীসকলে আজি সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা ভাৰত ৰত্ন ভূপেন মামাৰ জন্ম শতবৰ্ষ উদযাপন কৰিছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰিকল্পনা মতে আমাৰ নতুন দিল্লীস্থ অসম হাউচতো তেখেতৰ নিৰ্দেশ অনুযায়ী আমাৰ ইয়াৰ স্থানীয় কৰ্মচাৰীসকলৰ উদ্যোগত আয়োজন হৈছে ভূপেন্দ্ৰ শতবৰ্ষ অনুষ্ঠান আৰু আমাৰ সাংসদসকল, আমাৰ সন্মানীয় মন্ত্ৰী, স্থানীয় ৰাইজ ইয়াত অংশগ্ৰহণ কৰিছো। দিনজোৰা কাৰ্যসূচী আমি সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিছো আৰু গীত মাতে এটা মুখৰিত সাংগীতিক দুপৰীয়া খুব অনন্য এক অনুভৱ, এক অভূতপূৰ্ব ৰমণীয় এক সুকীয়া অনুভৱ।
শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগৰ সাংস্কৃতিক শাখাই বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই উপলক্ষে ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝাই সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে শীৰ্ষক গীতটিৰ সিংহলী আৰু তামিল সংস্কৰণ মুকলি কৰিব।
গলন গংগ দিয়ে পাৰ মতিন এ
অসম সাহিত্য সভাই শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে স্বীকৃতিপ্ৰাপ্ত 33খন জিলা সাহিত্য সভা আৰু 1000খন শাখা সাহিত্য সভাৰ জৰিয়তে আজিৰ পৰা ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰিছে। ইয়াৰ উপৰি দেশে বিদেশে থকা শাখা সাহিত্য সভাসমূহৰ উদ্যোগতো কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তিনিচুকীয়া জিলাৰ গুইজানত আজি ডঃ ভূপেন হাজৰিকাৰ জয়ন্তী উপলক্ষে বিস্তীৰ্ণ পাৰৰে শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। কেন্দ্ৰীয় বন্দৰ জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ উদ্যোগত শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰত নৌকা যাত্ৰাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আজি থানা চাৰিআলিত সুধাকণ্ঠ জন্ম শতবৰ্ষৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। শিল্পীগৰাকীৰ জয়ন্তী উপলক্ষে আজি মানুহে মানুহৰ বাবে শীৰ্ষক বাণী সাৰোগত কৰি ডিব্ৰুগড়ত 20গৰাকী ফিজিঅ'থেৰাপিষ্টে অসম চিকিৎসা মহাবিদ্যালয়ত ৰক্তদান কৰে। ইপিনে শিৱসাগৰ জিলা আয়ুক্তই আজি জিলা শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে আনুষ্ঠানিকভাৱে অনুভাগ যন্ত্ৰ উদ্বোধন কৰে। ইয়াৰ জৰিয়তে প্ৰাতঃস্মৰণীয় শিল্পীগৰাকীৰ গীতসমূহ প্ৰচাৰৰ দিহা কৰা হ'ব। ডিব্ৰুগড় জিলা প্ৰশাসন আৰু জিলা সাংস্কৃতিক বিভাগৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকনে অংশ লয়। হোজাই জিলা ছাত্ৰ সন্থাইও আজি কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এই অনুষ্ঠানৰ আয়োজন কৰে। দিফু সাহিত্য সভাৰ উদ্যোগত আজি ৰাংচিনা ভৱনত এই কাৰ্যসূচী অনুষ্ঠিত হয়। শিৱসাগৰৰ দিশৌপৰীয়া শিল্পী সমাজ আৰু প্ৰেছ ক্লাবৰ উদ্যোগত আজিৰ দিনটো গানৰ দিন হিচাপে উদযাপন কৰা হয়। বৰাক উপত্যকাৰ আটাইকেইখন জিলাতে বৰেণ্য শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীতো শিল্পীগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি কালিৰে পৰা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থাই সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বছৰজুৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ দীঘলী পুখুৰী পাৰত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। সংগঠনটোৱে আজি সন্ধিয়া দীঘলী পুখুৰী পাৰত উদ্দীপনা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। এই উপলক্ষে 100 গছী বন্তি প্ৰজ্বলনৰ পাছত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ'ব। বৰপেটাত আজি কিংবদন্তী শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। বজালি জিলাতো আজি সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত শিল্পীগৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰাৰ লগতে তেওঁৰ সৃষ্টিৰাজি বিশ্লেষণ কৰা হয়। ধুবুৰী আৰু গোৱালপাৰা জিলাতো আজি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকীৰ আৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়।
লুইতৰ পাৰৰ পৰা মিচিচিপিৰ পাৰলৈকে, সাধাৰণ জনতাৰ সংগ্ৰামৰ পৰা বিশ্বমানৱৰ সংকল্পলৈকে তেওঁৰ গীতে সীমাৰ পৰিধি ভাঙি আশাৰ শিখা প্ৰজ্বলন কৰিলে। তেওঁৱেই আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি খানাপাৰাত অসম চৰকাৰে আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অহা 13 ছেপ্টেম্বৰত সৌষ্ঠৱ বৃদ্ধি কৰিব মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে। আহক আমি এই আৱেগিক আৰু সোণসেৰীয়া যাত্ৰাৰ অংশীদাৰ হওঁ। তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক দিশা শৰ্মাৰ পৰা।
বিটিআৰৰ 40টা সমষ্টিত অহা 22 ছেপ্টেম্বৰত হ'বলগীয়া BTC নিৰ্বাচনৰ বাবে জিলাকেইখনৰ প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। ৰাজনৈতিক দলসমূহেও দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। তামোলপুৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আজি জিলাখনৰ বৰনগৰস্থিত তামোলপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত জিলা আয়ুক্তই প্ৰশিক্ষাৰ্থীসকলক নিকা আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব আহ্বান জনায়। বাক্সা জিলাত আজি BTRৰ মুৰববী প্ৰমোদ বড়োৱে প্ৰচাৰ চলায়। তেওঁ শালবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশ লয়। জিলাখনত নিৰ্বাচনী প্ৰচাৰ আৰু প্ৰস্তুতি সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ।
চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। আজি বাক্সা জিলাৰ 21 নম্বৰ শালবাৰী পৰিষদৰ সমষ্টিৰ অন্তৰ্গত হাউদৰ ভিতৰত UPPL দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত দলৰ সভাপতি তথা BTRৰ প্ৰধান প্ৰমোদ বড়োৱে শালবাৰী পৰিষদৰ সমষ্টিৰ UPPLৰ প্ৰাৰ্থী জয় মুছাহাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ চলাই BTRৰ প্ৰধান প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয়, BTRত শান্তি প্ৰতিষ্ঠা হৈছে, নিৰাপত্তা স্থাপন হৈছে, সমন্বয় গঢ়ি উঠিছে। একেদৰে একৈশ নম্বৰ শালবাৰী পৰিষদৰ সমষ্টিৰ অন্তৰ্গত চলিকাণ্ডাত আজি আবেলি বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰে শালবাৰী পৰিষদৰ সমষ্টিৰ বিপিএফ দলৰ প্ৰাৰ্থী দিগন্ত গোহাঁইৰ নিৰ্বাচনী প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰ চলাই বিপিএফ দলৰ প্ৰথমা মহিলাৰে শালবাৰী পৰিষদৰ সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থী দিগন্ত গোহাঁইৰে জয় নিশ্চিত বুলি মন্তব্য কৰে। সভাত কেইবাগৰাকী দলীয় নেতাই অংশগ্ৰহণ কৰে। আনহাতে বাক্সা জিলাৰ থমনাত আজি 23 নম্বৰ দিহিৰা পৰিষদৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মানস প্ৰতিম কলিতাৰ এটি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে। নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰি কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিটিচি নিৰ্বাচনত বিজেপি দলে 18খন আসন লাভ কৰিব বুলি উল্লেখ কৰি দিহিৰা পৰিষদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী মানস প্ৰতিম কলিতাৰ জয় নিশ্চিত বুলি মন্তব্য কৰে। এনেদৰে
ওদালগুৰি জিলাৰ খালিংদুৱাৰ সমষ্টিত আজি বিজেপিৰ প্ৰাৰ্থী অৰ্জুন দৈমাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। এই কাৰ্যসূচীত দলৰ ভালে সংখ্যক নেতা কৰ্মীয়ে অংশ লয়। ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে আজি গোলাঘাট জিলাৰ মেৰানদী প্ৰবাহিত জলসিঞ্চন আঁচনি মুকলি কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি নাবাৰ্ডৰ অধীনত এই আঁচনিৰ বাবে পুঁজি অনুমোদন দিয়া হৈছে। আঁচনিখন মুকলি কৰি শ্ৰীমতী নেওগে ইয়াৰ জৰিয়তে অঞ্চলটোৰ কৃষকসকল উপকৃত হ'ব বুলি মত প্ৰকাশ কৰে। ইয়াৰ ফলত কৃষকৰ খাদ্যশস্যৰ উৎপাদন ক্ষমতা বৃদ্ধি পোৱাৰ লগতে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত হ'ব বুলি আশা প্ৰকাশ কৰে। নুমলীগড় শোধানাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ো ইথানল প্ৰকল্প মুকলি কৰাৰ প্ৰস্তুতিৰ অংশ হিচাপে আজি ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাই সবিশেষ বুজ লয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ছেপ্টেম্বৰত নুমলীগড় শোধানাগাৰত 2G ইথানল প্ৰকল্প মুকলি কৰিব। ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই অস্থায়ী হেলিপেড আৰু ইথানল প্ৰকল্পটো পৰিদৰ্শন কৰাৰ লগতে এখন পৰ্যালোচনা সভাত অংশ লয়। কামৰূপ মহানগৰ জিলা ছেছন আদালতে পথ দুৰ্ঘটনাত ছামিউল হক নামৰ এজন ছাত্ৰৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা অভিনেত্ৰী নন্দিনী কাশ্যপৰ জামিন মঞ্জুৰ কৰিছে। অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ ভাষ্য গ্ৰহণৰ পাছত আদালতে অভিনেত্ৰীগৰাকীক জামিন দিয়ে। উল্লেখযোগ্য যে যোৱা 25 জুলাই নিশা অভিনেত্ৰীগৰাকীৰ গাড়ীৰ খুন্দাত নলবাৰী পলিটেকনিকৰ অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰজনৰ মৃত্যু হৈছিল।
তিনিচুকীয়া জিলাত আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী কাৰ্যসূচী আদি কৰ্মযোগী অভিযান সম্পৰ্কত জিলা পৰ্যায়ত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা পৰ্যায়ত আয়োজিত এই কাৰ্যসূচীত জিলা আয়ুক্ত পবিত্ৰ কুমাৰ দাসে কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সহযোগিতা কামনা কৰে। কাইলৈ পুৰুষৰ এছিয়া কাপ 2025 ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব। ডুবাই আৰু আবুধাবিত হ'বলগীয়া এইবাৰৰ প্ৰতিযোগিতাত 8খন দেশে অংশগ্ৰহণ কৰিছে। T20 ফৰ্মেটত হ'বলগীয়া এই প্ৰতিযোগিতাত ভাৰতে পাকিস্তান, সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ আৰু ওমানৰ লগতে গ্ৰুপ এত স্থান লাভ কৰিছে। গ্ৰুপ বিত আছে শ্ৰীলংকা, বাংলাদেশ, আফগানিস্তান আৰু হংকং। কাইলৈ প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত আফগানিস্তান হংকঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে অহা 10 ছেপ্টেম্বৰত নিজৰ প্ৰথমখন খেল সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব। সূৰ্য কুমাৰ যাদৱে ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কিংবদন্তী শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ আৰম্ভণি, কৃতজ্ঞ অসমবাসীৰ শ্ৰদ্ধা নিবেদন, বিশ্ব বন্দিত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা জনাই ভাৰতীয় ৰিজাৰ্ভ বেংকে এটা বিশেষ মুদ্ৰা জাৰি কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, শ্ৰীলংকাত থকা ভাৰতীয় উচ্চ আয়োগৰ উদ্যোগত সুধাকণ্ঠৰ মানুহে মানুহৰ বাবে শীৰ্ষক ভিত্তিত সিংহলী আৰু তামিল সংস্কৰণ মুকলি, আসন্ন বিটিআৰ নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি, ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত আৰু কাইলৈৰ পৰা পুৰুষৰ এছিয়া কাপ 2025 ক্ৰিকেট প্ৰতিযোগিতা। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।
আজি ব্ৰহ্মপুত্ৰ হল বহনিমান, আজি ব্ৰহ্মপুত্ৰ হল বহনিমান। আজি ব্ৰহ্মপুত্ৰ হল বহনিমান।